قال قد وقع عليكم من ربكم رجس وغضب أتجادلونني في أسماء سميتموها أنتم وآباؤكم ما نزل الله بها من سلطان فانتظروا إني معكم من المنتظرين
তেওঁ ক'লে তোমালোকৰ প্ৰতিপালকৰ শাস্তি আৰু ক্ৰোধ তোমালোকৰ ওপৰত নিৰ্ধাৰিত হৈয়ে আছে কিন্তু তোমালোকে মোৰ লগত বিতৰ্কত লিপ্ত হ'ব বিচৰা নেকি এনেকুৱা কিছুমান নামক লৈ যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে ৰাখিছা যি বিষয়ে আল্লাহে কোনো দলিল প্ৰমাণ অৱতীৰ্ণ কৰা নাই গতিকে তোমালোকে অপেক্ষা কৰা আৰু ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছোঁ